এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সবল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1435 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্ত্ৰী উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয় দফাৰ অভিযান খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰি কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে তেওঁ বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত শান্তি আলোচনা আৰু সহযোগিতাৰ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিশ্বৰ বহুকেইটা অঞ্চল সংঘাত আৰু অনিশ্চয়তাৰে যুঁজি থকাৰ সময়তে ভাৰতে কূটনৈতিক আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰে বিবাদ মীমাংসাৰ পোষকতা কৰি আহিছে। কোভিড-19 মহামাৰীৰ সময়ছোৱাত দেশে আগবঢ়োৱা মানৱীয় সাহায্যৰ কথা স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিষেধক, অক্সিজেন আৰু জৰুৰীকালীন চিকিৎসা সামগ্ৰী যোগান ধৰি বহু ৰাষ্ট্ৰক সহায় কৰিছিল, যাৰ জৰিয়তে বিশ্বজনীন সংহতি আৰু মানৱ কল্যাণৰ প্ৰতি থকা দেশৰ দায়বদ্ধতা প্ৰতিফলিত হৈছিল। দেশৰ দীৰ্ঘকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীমোদীক ৰাষ্ট্ৰপতিগৰাকীয়ে অভিনন্দন জনায় আৰু দেশসেৱাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বই দেশক সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ দিশে আগুৱাই লৈ যাব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা সবলীকৃত হৈ জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন শৰ্মাজীৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে দশক দশক জুৰি জনজাতীয় লোকসকলে সন্মুখীন হৈ অহা বঞ্চনাৰ স্থান বৰ্তমান শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু সামাজিক প্ৰগতিৰ নতুন সুযোগে লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰক দুবছৰীয়া কাৰ্যকালত লাভ কৰা সাফল্যৰ বাবে প্ৰশংসা কৰে আৰু শ্ৰীমাঝীৰ নেতৃত্বত ৰাজ্যখনে দ্ৰুত উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে 47,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পূব ভাৰতৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বোদয় দৃষ্টিভংগীৰ কথা দোহাৰে। ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীৰ জন্মভূমি ময়ূৰভঞ্জৰ পাহাৰপুৰৰ গাঁওখন ভ্ৰমণ কৰাটো সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে। ময়ূৰভঞ্জৰ এগৰাকী জীয়ৰীয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰত শীঘ্ৰেই নবীকৰণযোগ্য শক্তিৰে পৰিচালিত আৰু আধুনিক ৰাজহুৱা আন্তঃগাঁথনিৰে সুসজ্জিত সৌৰ গাঁও হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে। ওড়িশাৰ ৰাজ্যপাল ডঃ হৰিবাবু তাম্ভাৱতী আৰু মুখ্যমন্ত্ৰী শ্ৰীমাঝী এই অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1445 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ঐতিহাসিক কাৰ্বি নগৰত থকা শ্ৰী অম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্ৰধান বিশ্বাস আৰু উপাসনা কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীৰ্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা সুবিধা বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীৰ্থযাত্ৰীৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰাই নহয় বৰঞ্চ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন কেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুগলী জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে দেশৰ 9,44,00,000 অধিক কৃষকক উপকৃত কৰাৰ বাবে 18,880 কোটি টকাৰ পি এম কিষাণ আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰি দিয়ে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে পশ্চিমবংগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ৰেল, কৃষি, গ্ৰাম্য উন্নয়ন, মীনপালন আৰু পশুপালন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ হকে বিজেপি চৰকাৰে দ্ৰুতগতিত কাম কৰা আৰম্ভ কৰিছে। তেওঁ লগতে ঐতিহাসিক পশ্চিমবংগ দিৱসে ৰাজ্যখনৰ উন্নয়নক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপন কৰা হ'ব। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগ বিষয়বস্তুৰে যোগাসন সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ বয়স বৃদ্ধিৰ বাবে আজীৱন অনুশীলন হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাসনৰ অনুশীলনত নেতৃত্ব দিব। পুৱা 5 বজাৰ পৰা ৰেড ৰোডত হ'বলগীয়া ৰাষ্ট্ৰীয় উদযাপনৰ আৰম্ভণিতে সভাস্থলীত হাজাৰ হাজাৰ যোগ অনুৰাগীয়ে অংশগ্ৰহণ কৰিব। আনহাতে সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা লাখ লাখ নাগৰিকে ভাৰ্চুৱেলি যোগদান কৰাৰ সম্ভাৱনা আছে। ইপিনে সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক স্থান আৰু যোগ পৰম্পৰা সংযোগ কৰি দেশৰ 100টা ঐতিহাসিক স্থানত বিশেষ যোগ উদযাপনৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, উৰিষ্যাৰ কোৰ্ণাক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাত হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰকে ধৰি 12টা বিশিষ্ট স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সমন্বয়ত বিদেশৰ 210টাতকৈ অধিক ভাৰতীয় দূতাবাসে সমগ্ৰ বিশ্বৰ প্ৰায় 2,500টা স্থানত যোগ অনুষ্ঠানৰ আয়োজন কৰিব। ইপিনে দিল্লীত শান্তিপথ, যমুনা স্পৰ্টছ কমপ্লেক্স, কৰ্তব্য পথ, নিউ মতিবাগ, চি পি চেণ্ট্ৰেল পাৰ্ক, তালকোট্ৰা গাৰ্ডেনকে ধৰি বিশেষ ৰাজহুৱা স্থানত যোগ উদযাপনৰ আয়োজন কৰা হৈছে। ভাৰতৰ দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটিয় প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। আজি নতুন দিল্লীত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী ইউন হুজুংহুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ডিজিটিয় প্ৰশাসন, ই প্ৰশাসন, সামৰ্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে ভাৰতৰ দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে লগতে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে আজি গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত দলটোৰ সাংগঠনিক প্ৰস্তুতি পৰ্যালোচনা কৰে। দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমুৰুগানে প্ৰতিগৰাকী যোগ্য নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাক নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 15 অভাৰ 3টা বলত 1 উইকেট নেহেৰুৱাকৈ 123 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ইতিমধ্যে শৃংখলাটোত 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ অস্মিতা চলিহা মাকা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত কোৰিয়াৰ পাৰ্ক গায়নৰ বিৰুদ্ধে 21-17, 21-9 ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সবল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কিন্তু গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰ অধিক টকা বিক্ষাপক্ষত শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।